প্ৰথম ৰাজাৱলী সোতৰ অধ্যায়। পাছত গিলিয়ড প্ৰৱাসীসকলৰ মাজৰ তিজবিয়া এলিয়াই আহাবক ক'লে, মই যিজনৰ সাক্ষাতে থিয় হৈ আছো, সেই ইজৰাইলৰ ঈশ্বৰ যিহোৱাৰ জীৱনৰ শপত, এই কেইবছৰ নিয়ৰ বা বৰষুণ নহ'ব, কেৱল মোৰ বাক্য অনুসাৰে হ'ব। পাছত এলিয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল বোলে, তুমি এই ঠাই ত্যাগ কৰা, পূব দিশে জৰ্দনৰ সন্মুখত থকা কৰিত জুৰিলৈ যোৱা আৰু তাৰ কাষত নিজে গৈ লুকাই থাকা। তাতে তুমি সেই জুৰিৰ পানী পান কৰিবলৈ পাবা আৰু সেই ঠাইত তোমাৰ খোৱা বস্তু যোগাৰ কৰিবলৈ মই ধোঁৱা কাউৰীবোৰক আজ্ঞা দিলো। তেতিয়া তেওঁ গৈ জিহুৱাৰ বাক্য অনুসাৰে সেই কাৰ্য কৰিলে। তেওঁ গৈ জৰ্দন সন্মুখত থকা কৰিত জুৰিৰ কাষত বাস কৰিলে। তাতে ধোঁৱা কাউৰীবোৰে তেওঁ কাৰণে ৰাতিপুৱা আৰু সন্ধ্যা সময়ত পিঠা আৰু মঙহ আনি দিছিল আৰু তেওঁ সেই জুৰিৰ পানী পান কৰিছিল। কিন্তু কিছু সময়ৰ পাছত দেশত বৰষুণ নোহোৱাৰ কাৰণে সেই জুৰিৰ পানী শুকাই গ'ল। সেই সময়ত তেওঁৰ ওচৰলৈ জিহুৱাৰ বাক্য আহিল বোলে, তুমি উঠি গৈ চিডুনৰ অধীনত থকা চাৰিফৰ্টত বাস কৰাগৈ আৰু চোৱা, সেই ঠাইত তোমাৰ খোৱা বস্তু যোগাবলৈ মই এজনী বিধৱা মহিলাক আজ্ঞা কৰিলোঁ। তেতিয়া তেওঁ উঠি চৰিফটলৈ যাত্ৰা কৰিলে আৰু যেতিয়া তেওঁ সেই নগৰৰ দুৱাৰমুখ পালে, তেতিয়া সেই ঠাইত তেওঁ এজনী বিধৱা মহিলাক খৰি বুটলি থকা দেখিলে। তেতিয়া তেওঁ তাইক মাতি ক'লে, বিনয় কৰোঁ পান কৰিবৰ বাবে মোলৈ এটা পাত্ৰত পানী অলপ আনা। তেতিয়া সেই মহিলাগৰাকীয়ে তেওঁলৈ পানী আনিবলৈ যাওঁতে তেওঁ তাইক আকৌ মাতি ক'লে, বিনয় কৰোঁ তুমি মোৰ কাৰণে এডোখৰ পিঠাও হাতত লৈ আহিবা। তেতিয়া তাই ক'লে, তোমাৰ ঈশ্বৰ যিহোৱাৰ জীৱনৰ শপত, মোৰ ঘৰত এটি পিঠাও নাই, কেৱল বয়ামত এমুঠিমান আটাগুৰি আৰু টেকেলিত এটোপমান তেল আছে। চোৱা, মোৰ আৰু মোৰ ল'ৰাটিৰ কাৰণে তাৰে ৰান্ধিবলৈ মই দুডালমান খৰি যোগাৰ কৰি আছো আৰু এইখিনি খোৱাৰ পাছতে আমাৰ মৃত্যু হ'ব। তেতিয়া এলিয়াই তাইক ক'লে, ভয় নকৰিবা, তুমি যি ক'লা তাকেই কৰাগৈ, কিন্তু প্ৰথমে তাৰে মোৰ কাৰণে এটি সৰু পিঠা তৈয়াৰ কৰা, তাৰপাছত তোমাৰ আৰু তোমাৰ ল'ৰাটিৰ কাৰণে তৈয়াৰ কৰিবা। কিয়নো ইজৰাইলৰ ঈশ্বৰ যিহুৱাই এই কথা কৈছে যে যিহুৱাই পৃথিৱীত বৰষুণ নেপেলোৱালৈকে সেই বয়ামৰ আটাগুৰি উদং নহ'ব আৰু সেই টেকেলিৰ তেলো শেষ নহ'ব। তেতিয়া তাই গৈ এলিয়াৰ বাক্যৰ দৰে কৰিলে আৰু তেতিয়াই পৰা এলিয়া, তাই আৰু তাইৰ ল'ৰাটিয়ে বহুদিনলৈকে খাবলৈ পালে। জিহুৱাৰ বাক্য অনুসাৰে এলিয়াৰ দ্বাৰাই কোৱা সেই কথাৰ দৰে সেই বয়ামৰ আটাগুৰি উদং নহ'ল আৰু সেই টেকেলিৰ তেলৰো ওৰ নপৰিল। এই ঘটনা ঘটি যোৱাৰ পাছত সেই ঘৰৰ গৃহিণীৰ ল'ৰাজন বেমাৰত পৰিল। পাছত ল'ৰাজনৰ বেমাৰ ইমান টান হ'ল যে তাৰ শৰীৰ নিশ্বাস বন্ধ হৈ গ'ল। তেতিয়া ল'ৰাটিৰ মাতৃয়ে এলিয়াক ক'লে, হে ঈশ্বৰৰ লোক, আপোনাৰ লগত মোৰ কি সম্বন্ধ? আপুনি জানো মোৰ অপৰাধ সোঁৱৰাবলৈ আৰু মোৰ পুত্ৰক মাৰি পেলাবলৈ আহিছে। তেতিয়া এলিয়াই তাইক ক'লে, তোমাৰ ল'ৰাটিক মোক দিয়া। পাছত তাই কোলাৰ পৰা তেওঁ ল'ৰাজনক ল'লে আৰু নিজে থকা ওপৰৰ কোঠালীলৈ তাক লৈ গ'ল। তাতে তেওঁ নিজৰ শয্যাত সেই ল'ৰাজনক হুৱাই থলে। তেওঁ জিহুৱাৰ আগত প্ৰাৰ্থনা কৰি ক'লে, হে মোৰ ঈশ্বৰ জিহুৱা, মই যি বিধৱাৰ ঘৰত প্ৰৱাস কৰি আছো, আপুনি জানো তাই ল'ৰাটিক মাৰি পেলাই তাইলৈও অমংগল ঘটাইছেনে? তেতিয়া তেওঁ ল'ৰাটিৰ ওপৰত তিনিবাৰ দীঘল হৈ পৰি জিহুৱাৰ আগত প্ৰাৰ্থনা কৰি ক'লে, হে মোৰ ঈশ্বৰ জিহুৱা, মই বিনয় কৰোঁ এই ল'ৰাটিৰ ভিতৰলৈ পুনৰাই প্ৰাণ ঘূৰাই আনক। তেতিয়া জিহুৱাই এলিয়াৰ সেই কথা শুনিলে ল'ৰাটিৰ প্ৰাণ তাৰ ভিতৰলৈ পুনৰাই ঘূৰি আহিল আৰু সি সুস্থ হ'ল। তাৰ পাছত এলিয়াই ল'ৰাটি লৈ ওপৰৰ কোঠালীৰ পৰা নামি আহি ঘৰৰ ভিতৰত সোমাই তাৰ মাতৃৰ হাতত সোধাই দি ক'লে, চোৱা, তোমাৰ এই ল'ৰাটি জীৱিত আছে। তেতিয়া সেই মহিলাগৰাকীয়ে এলিয়াক ক'লে, এতিয়া মই জানিলোঁ যে আপুনি ঈশ্বৰৰ লোক আৰু আপোনাৰ মুখত থকা জিহুৱাৰ বাক্যও সত্য।